এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। পৃথিৱী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ হকে ইতিবাচক পাৰিৱেশিক কাৰ্যসূচী গ্ৰহণৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকে। এই দিৱসৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক পেৰ মা কে নাম কাৰ্যসূচী ৰূপায়ণৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত বিশেষ পৰ্টেল মুকলি কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই পৰ্টেলত সকলোৱে নিজৰ মাতৃৰ নামত ৰোপণ কৰা গছপুলিৰ ফটো আপলোড কৰিব পাৰিব। তেওঁ কয় যে ৰাজ্য চৰকাৰে বনভূমিৰ সুৰক্ষাৰ বাবে এটা নতুন পৰ্টেল মুকলি কৰিছে। এই পৰ্টেলৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তা আৰু ছেটেলাইটৰ সহায়ত যিকোনো ঠাইত বন ধ্বংস কৰা কাৰ্য শীঘ্ৰে প্ৰত্যক্ষ কৰি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব। ডঃ শৰ্মাই এই অনুষ্ঠানতে তৃতীয় বন সুৰক্ষা বাহিনীক প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰ বিতৰণ কৰে। ইয়াৰ ফলত বন সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে স্বতন্ত্ৰ আৰু শক্তিশালীভাৱে কাম কৰি যাব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বন বিভাগৰ বাবে 130খন বাহন মুকলি কৰে। ৰাজ্যৰ আন আন প্ৰান্ততো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণৰ লগতে আন আন কাৰ্যসূচী অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলাৰ শিক্ষানুষ্ঠানসমূহত একোটাকৈ গছপুলি ৰোপণ কৰা হয়। এক পেৰ মা কে নাম কাৰ্যসূচীৰ অধীনত বহু শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ মাতৃৰ সৈতে গছপুলি ৰোপণ কৰি ছেলফি লোৱাৰ লগতে ফটোসমূহ নিৰ্ধাৰিত পৰ্টেলত আপলোড কৰে। জিলাখনত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰে। মহাবীৰ লাচিত সেনা অসমে পৰিৱেশৰ প্ৰতি সচেতনতা সৃষ্টিৰ লক্ষ্যৰে আজি মহানগৰীৰ বিভিন্ন স্থানত প্ৰকৃতি সুৰক্ষা জীৱন ৰক্ষা নামৰ এখন বাতৰ নাট প্ৰদৰ্শন কৰে। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইতো এই দিৱস উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা পৰিৱেশ আৰু বন বিভাগৰ সহযোগত চিৰাঙৰ বড়োবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বাতৰ নাট পৰিৱেশন কৰাৰ লগতে গছপুলি ৰোপণ কৰা হয়। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৱে এই দিৱসৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ কৰে। কামৰূপ, মৰিগাঁও, বিশ্বনাথ, দৰং, নলবাৰী, ধুবুৰী, পশ্চিম কাৰ্বি আংলঙকে ধৰি সকলো জিলাতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ উদ্যোগত পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনৰ প্ৰাংগণত আজি গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছে। এই উপলক্ষে বিদ্যালয়খনৰ পঞ্চমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা আৰু প্লাষ্টিক প্ৰদূষণ ৰোধ সম্পৰ্কে ছবি অঁকা প্ৰতিযোগিতা অনুষ্ঠিত হয়। বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৱে আজি চিখনা জহলাও ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ উল্টাপানীত বখিলাৰ সংগ্ৰহালয় আৰু সংৰক্ষণ তথা গৱেষণা কেন্দ্ৰ উদ্বোধন কৰে। এই সংগ্ৰহালয়ত প্ৰায় 200 প্ৰজাতিৰ পখিলা আছে। বি টি আৰ প্ৰধানগৰাকীয়ে আজি ৰাষ্ট্ৰীয় উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰে। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত আজি তিৱা ৰজা জোঙাল বলহুৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। মৰিগাঁও জিলা আয়ুক্ত দেৱাশী শৰ্মাৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা প্ৰতিমূৰ্তিটো আজি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে উন্মোচন কৰে। অনুষ্ঠানত তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জাগিৰোড সমজিলাৰ আয়ুক্তৰ লগতে গোভা ৰজা আৰু তিৱা ৰজা উপস্থিত থাকে। উন্মোচনী অনুষ্ঠানৰ পূৰ্বে মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত অনুষ্ঠিত সভাত কেইবাজনো লোকে জোঙাল বলহুৰ বীৰত্বৰ কথা উল্লেখ কৰে। অনুষ্ঠানত অসম গৌৰৱ বঁটাপ্ৰাপক নাদিৰাম দেউৰীৰ পৰিচালনাত তিৱা নৃত্য পৰিৱেশন কৰা হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বাৰিষা সময়ৰ বাবে অহা 20 জুনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ ভ্ৰমণ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যান তথা ব্যঘ্ৰ প্ৰকল্পৰ প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে বন্ধ ৰখাৰ লগতে জীপ ছাফাৰীও বন্ধ থাকিব। একেদৰে অহা 9 জুনৰ পৰা হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ থাকিব বুলি উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালকে এখন জাননীযোগে প্ৰকাশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।